হিতুপদেশ একৈশ অধ্যায়। ৰজাৰ হৃদয় জিহুৱাৰ হাতৰ পৰা বৈ থকা পানীৰ দৰে। তেওঁ এই পানী যি দিশলৈ ইচ্ছা কৰে সেই দিশলৈ বোৱায়। সকলো মানুহৰ পথ তেওঁৰ নিজৰ দৃষ্টিত ন্যায়, কিন্তু জিহুৱাই হৃদয় জোখে। যি সত্য আৰু ন্যায় এনে কাৰ্য কৰা, বলিদানতকৈ এই কাৰ্যসমূহ জিহুৱাৰ গ্ৰহণীয়। অহংকাৰী দৃষ্টি আৰু দাম্ভিক হৃদয় দুষ্ট লোকৰ প্ৰদীপ, পাপেৰে পৰিপূৰ্ণ। পৰিশ্ৰমী লোকৰ কল্পনাই কেৱল উন্নতিলৈ লৈ যায়, কিন্তু যিসকলে খৰকৈ কাৰ্য কৰে তেওঁলোকলৈ কেৱল দৰিদ্ৰতা আহে। মিছলীয়া জিভাৰ দ্বাৰাই অৰ্জন কৰা ধন সম্পত্তি, অস্থায়ী ভাৱ, সেইবোৰ মৃত্যু বিচাৰে। দুষ্ট লোকৰ অত্যাচাৰে তেওঁলোকক দূৰ কৰিব, কাৰণ তেওঁলোকে ন্যায় পথত চলিবলৈ অসন্মত হয়। অপৰাধীৰ পথ কুটিল হয়, কিন্তু যিজন শুদ্ধ তেওঁ সৎকাৰ্য কৰে। দণ্ডুৰী স্বভাৱৰ ভাৰ্যাই সৈতে ঘৰত বাস কৰাতকৈ ঘৰৰ ছালৰ এচুকত বাস কৰাই ভাল। দুষ্ট লোকৰ আত্মাই পাপ আশংকা কৰে, আৰু তেওঁৰ পৰা তেওঁ চুবুৰীয়া কৃপাদৃষ্টি নাপায়। যেতিয়া নিন্দক লোকে দণ্ড পায়, তেতিয়া অশিক্ষিত লোক জ্ঞানী হয়, আৰু যেতিয়া জ্ঞানী লোকে নিৰ্দেশ পায়, তেতিয়া তেওঁৰ জ্ঞান বৃদ্ধি হয়। যিজনে সৎকাৰ্য কৰে তেওঁ দুষ্ট লোকৰ ঘৰ পৰ্যবেক্ষণ কৰে, তেওঁ দুষ্ট লোকলৈ সৰ্বনাশ কঢ়িয়াই আনে। যিজনে দৰিদ্ৰ লোকৰ কাটৰুক্তি নুশুনে, সেইজন যেতিয়া কান্দিব তেতিয়া কোনেও নুশুনিব। গুপ্ত উপহাৰ ক্ৰোধ শান্ত কৰে, আৰু গোপন উপহাৰে প্ৰচণ্ড ক্ৰোধৰ পৰা আঁতৰাই ৰাখে। যেতিয়া ন্যায় বিচাৰ হয় তেতিয়া ন্যায় কৰাজনে আনন্দ পায়, কিন্তু কুকৰ্ম কৰাজনলৈ সৰ্বনাশ কঢ়িয়াই আনে। যিজনে বিবেচনা শক্তিৰ পথৰ পৰা ভ্ৰমি ফুৰে, সেইজনে মৃতসকলৰ সমাজত জিৰণি ল'ব। যি মানুহে ৰং ধেমালি কৰি ভাল পায় তেওঁ দৰিদ্ৰ হ'ব, আৰু যিজনে দ্ৰাক্ষাৰস আৰু তেল ভাল পায় তেওঁ ধনবান নহ'ব। সৎকাৰ্য কৰা লোকৰ বাবে দুষ্ট লোকে প্ৰায়চিত্ৰ পায়, আৰু ন্যায়পৰায়ণ লোকৰ বাবে বিশ্বাসঘাতকৰ প্ৰায়চিত্ৰ হয়। দণ্ডুৰী আৰু সকলো সময়তে অভিযোগ কৰি থকা মহিলাৰ সৈতে বাস কৰাতকৈ মৰুভূমিত বাস কৰাই ভাল। জ্ঞানী লোকৰ ঘৰত বহুমূল্য বস্তু আৰু তেল থাকে, কিন্তু অজ্ঞানী লোকে সেইবোৰ অপব্যৱহাৰ কৰে। যিজনে সৎকাৰ্য কৰে আৰু দয়ালু হয় তেওঁ জীৱন পায়, উচিত সিদ্ধান্ত লয় আৰু সন্মান লাভ কৰে। জ্ঞানী লোকে বীৰসকলৰ নগৰৰ বিৰুদ্ধে উঠি যায়, আৰু সুৰক্ষা দিয়া দুৰ্গ তেওঁ ধ্বংস কৰে। যিজনে নিজৰ মুখ আৰু জিভা চম্ভালি ৰাখে তেওঁ সংকটৰ পৰা নিজকে ৰক্ষা কৰে। গৰ্বী আৰু অহংকাৰী লোকক নিন্দক বুলি কোৱা হয়, তেওঁ দাম্ভিকতাৰে কাৰ্য কৰে। এলেহুৱা লোকৰ অভিলাষে তেওঁক বধ কৰে, কাৰণ তেওঁ হাতে কাম কৰিবলৈ অমান্তি হয়। ওৰে দিনটো তেওঁ অধিককৈ অধিক পাবলৈ আকাংক্ষা কৰে, কিন্তু সৎকাৰ্য কৰাজনে দান দিয়ে আৰু দান দিয়া বন্ধ নকৰে। দুষ্ট লোকৰ বলিদান ঘৃণনীয়, তাতে বেয়া মনোভাৱেৰে অনাৰ বাবে তাতকৈ কিমান বেছি ঘৃণনীয় হ'ব। মিছা সাক্ষী দিয়াজন ধ্বংস হ'ব, কিন্তু কথা শুনাজনে তেওঁৰ সকলো সময়ৰ বাবে কথা ক'ব। দুষ্ট লোকে নিজকে পৰাক্ৰমী দেখুৱায়, কিন্তু ন্যায়পৰায়ণ লোকে নিজৰ পথ বিবেচনা কৰে। জিহুৱাৰ বিৰুদ্ধে প্ৰজ্ঞা, বিবেচনা বা পৰামৰ্শ একোৱেই স্থিৰ হ'ব নোৱাৰে। যুদ্ধৰ দিনৰ বাবে ঘোঁৰাক সুসজ্জিত কৰা হয়, কিন্তু জয় জিহুৱাৰ কাৰণেহে হয়।